Good evening. Itu Akashvani Kohima. Samlaga khobor puri asim kongnongla. Pohila headlines. China bra Arunachal Pradesh de jaga khanlaga nam botli koribuli koshesh kuradi India bra reject kuridise. Justice Bhushan Ramkrishna Kavaitu 52nd Chief Justice of India hisabi shabat loise. Nagaland bra ILP system implement koriya takut kuri dibole nimite enforcement directorate banai dibole ase aro minister KG Kenebra NHIDCL lokot national highway 29 project de dorkar nahwa diri kuri dia por ninda kuri dise itia pura khobor China bra Arunachal Pradesh laka state bhitore jaga jaga khan laka nam di notun nam rakhi dibole karone koshish kuria de eko sacha na thakya khushi khushi koshish kuria upor India bra reject kore dise media sabal di jawab de gena spokesperson Ministry of External Affairs Randhir Jaiswal bra koisi itunishina kam khan ekibare namanibo aru India laka consistent aru principled position de ekibare namani ase তারপরা কৈছে কি আলগ আলগ নাম খান কি রাখিলেবি অরুণাচল প্রদেশ লগা সফা আর নহয় কব না সচ্ছাদ বদলি করবলে না পারিব আর হুতাই ইন্ডিয়া লগা দরকার আর হাতাব না লগা ভাগ দি থাকিবলে আছে জাস্টিস ভূষণ রামকৃষ্ণ কাভাইব্রা 52nd চিফ জাস্টিস অব ইন্ডিয়া হিসাবে আজি শপথ লয়েছে প্রেসিডেন্ট দ্রৌপদী মুর্মুরা জাস্টিস কাভাই লগতে অর্ড অফ অফিস তো একটা স্পেশাল সেরেমনি রাষ্ট্রপতি ভবন দি আজি পুজো রাখি গে নাইট মিনিস্টার করে দিয়েছে
मैं भूषण रामकृष्ण गवई जो भारत के उच्चतम न्यायालय का मुख्य न्यायमूर्ति नियुक्त हुआ हूँ सत्य निष्ठा से प्रतिज्ञान करता हूँ कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा मैं भारत प्रभुता और अखंडता शून्य रखूंगा
জাস্টিস বি আর কাভাইব্রা জাস্টিস সঞ্জীব খানালাকা বটলি আহিয়াছে জন্বা জাগালি অফিস ছাড়িছে ভাইস প্রেসিডেন্ট জগদীপ ধনকর প্রাইম মিনিষ্টার নরেন্দ্র মোদী কিছুমান ইউনিয়ন মিনিষ্টার্স আর জাজেস খান সুপ্রিম কোর্ট পর সেরেমনিটি দোসরা খান লগতে মিলাই কিনা যোগ লয়েছে দেশপুরাদে দুর্ঘটনাবরা হিলাই দি কেনা বহালকাম জম্মু আর কাশ্মীরে আতঙ্কত হামলা লগা আজি কোঠা করে থাকিয়া জুন দে আমি খান লগা বাহাদুর সিপাহী খানহি নিজর জীবন খান দি দিছে হামলা তো খালি সিকিউরিটি ফোর্সেস ওপর করিয়া নহয় কিন্তু ইন্ডিয়া লগা সভরেনটি আর শান্তি মরম করিয়া খানপরি হামলা হয়েছে কিন্তু ইন্ডিয়ার ইটো ওপর কেতিয়া ভি ভয় না করে নহলি না কামিয়াব নহয় হামলা পাছুদি ইন্ডিয়ান আর্মিরা সার্জিক্যাল হামলা করে কিনা আতঙ্কবাদী লোকাই থাকিয়া জায়গা খান নষ্ট করে দিছে ইটোবার অপারেশনটি অপারেশন সিন্দুর লগা নাম দিয়ে করেছি জোনতে বেশি আতঙ্কবাদ খানি মরাই দিছে ইটো অপারেশনটি খালি বদলাব কারণে নহয় কিন্তু ইন্ডিয়ারপরা নিজর সীমনা নিজর মানুষখান বাঁচিয়ে রাখি পারিয়া মজবুত খবরটি পঠাই দিছে
इस आतंकी हमले के बाद सारा राष्ट्र एक स्वर में आतंक के खिलाफ कड़ी कार्रवाई के लिए उठ खड़ा हमने आतंकवादियों को मिट्टी में मिलाने के लिए भारत की सेनाओं को पूरी छूट दे दी और आज हर आतंकी आतंक का हर संगठन जान चुका है कि हमारी बहनों बेटियों के माथे से सिंदूर हटाने का अंजाम क्या होता है
আজি তো সব ইন্ডিয়ান মানুষখান মিলাই কিনা খালি সিকিউরিটি ফোর্সেস লগতে খাড়া করিয়া নহয় হইলিবি দেশ ভাগ করে দিবলে কোশিশ করি আইডিয়াছি রিজেক্ট করে দিছে সোশ্যাল মিডিয়াতে জিমিটার নিয়ম রাখিয়া আর্মি লগা সাতটি আওয়াজ উঠাই দিয়া আর মিছা খবর হাতাই রাখিয়া তো সুরুক গঠন হয়ে কিনা ডাঙর ফারাক বানাই দিছে ইদিনশিনা সময় দি আমি খান লগা দেশ আর বাহাদুর সিপাহী খান মিলাই দিবলে সময় হয়েছে
मैं वीरों की इस धरती से आज एयरफोर्स नेवी और आर्मी के सभी जाबाजों बीएसएफ के अपने शूरवीरों को सैल्यूट करता हूं
অপারেশন সিন্দুরো ন্যাশনাল ইজাত হয়ে যায় কিনা ইন্ডিয়া লগা বাহাদুর তাকুত আর ইডো মানুষখান লগা নাহারিয়া আত্মা লগা নিশান দেখাই দিছে ইডোরা দেশ মরম করিয়া আত্মা ওয়াপাস শুরু করে দিছে আর একই লগত একটা দেশ হিসাবে দুবারা খাড়া করিয়া আত্মা রাখি কিনা সব ধমকি অপর জিতি বলে বিশ ওয়াজ ওয়াপাস আনি দিছে আপনি খান আকাশবাণী কহিমাৰ দিয়া খবৰ শুনি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্সেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কোৰ কহিমা দি ফলো কৰিবি। ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা ভি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। নাগালেণ্ড ষ্টেট পৰা একটা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট বনাই কিনা ইনাৰ লাইন পাৰ্মিট ILP ছিষ্টেম ইমপ্লিমেণ্ট কৰিয়াটো তাকত কৰি দিবলৈ আছে। কেবিনেট পাছুদি খবৰ মানুহখনৰ লগত আজি কহিমাদি কোঠা কৰি মিনিষ্ট্ৰী অফ পাৱাৰ আৰু পাৰ্লিমেণ্টেৰী এফেয়াৰ্ছ KG কেনে পৰা কৈছে প্ৰপজ ডাইৰেক্টৰেটটো আলগ আলগ ডিপাৰ্টমেণ্টছ পৰা অফিচিয়েলছ আৰু টাস্ক ফৰ্চ ৰাখি কিনা পুলিচ আৰু এডমিনিষ্ট্ৰেশ্যন লগতে চাত একটা মাল্টি টেয়াৰ্ড ইউনিট হিচাপে কাম কৰিবলৈ আছে। তাৰ পৰা কৈছে কি পুলিচ আৰু এডমিনিষ্ট্ৰেশ্যন লগতে ILP এনফৰ্চমেণ্ট বনাই দিবলৈতো জনাই দিছে। শ্ৰী কেনে পৰা কৈছে কেবিনেট পৰা ILP মেকানিজম ষ্ট্ৰীমলাইন কৰিবলৈ আৰু বিচিডো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আৰু নেশ্যনেল ৰেজিষ্টাৰ অফ citizens laka bhavana rakhi kena kotha korise.
We have a huge inflow of local tourists and foreigners from all over the world, so, and we also have to check and regulate our traders who come as business officials or the workforce. All this combined forms one group. The other category is to do with our own local situation. We have to bifurcate and identify who are genuine locals of this state. So all these segregations, the process is taking a little time.
Shri Keneba Janaidisi Sarkarba দুচৰ ষ্টেটছে ডিজিটেল ILP ছিষ্টেমটো ষ্টাডি কৰি কিনা চবচে ভাল খান অনলাইন ট্ৰেকিং এলাৰ্টছ আৰু পেমেণ্টছ নিচিনাটো এডপ্ট কৰিবলৈ আছে। প্ৰপজেলটো নেক্সট কেবিনেট মিটিং দি না দিয়া কদি একটা চাব কমিটিৰ পৰা এক্সামিন কৰিবলৈ আছে। নাগালেণ্ড চৰকাৰ বা ইনাৰ লাইন পাৰ্মিট ILP ছিষ্টেমটো অনলাইন প্লেটফৰ্মটি এইটো চাল জানুৱাৰী 1 তাৰিখ পৰা বদলি কৰি দিছে। এইটো ডিজিটেল কাম পৰা এপ্লিকেশ্যন কাম লগা এফিচিয়েঞ্চি উঠাই কিনে মানুহখন লগা লাভ কাৰণে আচান পাই চলাবলৈ দিবলৈ আছে। একটা প্ৰেছ খবৰ দি ডেপুটি কমিশ্যনাৰ হেডকোৱাৰ্টাৰ নাগালেণ্ড ৱাৰেন হলোহন ইপথমে পৰা কৈছে ILP এপ্লাই কৰিবলৈ ইচ্ছা থাকিয়া কাণ পৰা অফিচিয়েল ৱেবছাইট ILP.nagaland.gov.in নহ'লে কমিশ্যনাৰ নাগালেণ্ডে commissioner.nagaland.gov.in/online-ILP পৰা এপ্লাই কৰিবলৈ পাৰিব। মিনিষ্ট্ৰী অফ পাৱাৰ আৰু পাৰ্লিমেণ্টেৰী এফেয়াৰ্ছ KG কেনে পৰা আজি NHIDCA লগত NH-29 ৰাস্তা প্ৰজেক্টে দেৰি কৰি দিয়াৰ ওপৰত নিন্দা কৰিছে। তাৰ পৰা কৈছে কি চৰকাৰ বা মানুহখন লগা ছাত্ৰী খাৰা কৰি আছে। চাকিচাং ষ্টুডেণ্টছ ইউনিয়ন বা চব গাড়ীখনেই NHIDCL কণ্ট্ৰেক্টৰ ৰাটনা ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেড আৰু চৰকাৰ গাড়ীখন মিলাই কিনে ক'বলৈ নাপাৰে সময়তাক বান লগাই দি কিনে চাকাফামা কিকৰুমা ৰাস্তা পেকেজটোৰ ওপৰত মাংখান পহঞ্চাই না দিয়াৰ ওপৰত ধাৰণা লগাই দিয়া সময় তাই পৰা এইটো কৈ দিছে। শ্ৰী কেনে পৰা কৈছে কি চৰকাৰ পৰা ইচিউছটো উঠাই দিছে আৰু চব লগা মঞ্জুৰ ফেচলা আনিবলৈ অমিত জনাইছে।
I have to say with much regret that NHIDCL authorities have taken it very casually, too lightly. So finally now people have become restive and because of undue negligence, this situation is cropped up. But rest assured, government's already taken up the matter and the different administrative officers are in touch with both the NHIDCL as well as the agitating groups. It should be resolved amicably.
NCCI পৰা 9 ডিষ্ট্ৰিক্টছে May 19 পৰা ভলেণ্টেৰী শ্বাটডাউন কৰিবলৈ মাতি আদি মেডিষ্ট্ৰীৰ পৰা ইটো মাংখানটো ঠিক হিচাপ আছে কৈছে কিন্তু ট্ৰেড বডিজ লগতে শ্বাটডাউন না কৰিবলৈ অনুৰোধ কৰি দিছে। তাৰ পৰা কৈছে কি নতুন নাগালেণ্ড মিউনিচিপেল এক্টটো এতিয়াহে চুৰু কৰি আছে আৰু বনাই যাবলৈ আছে। জব ৰিজাৰ্ভেশ্যন দি শ্ৰী জ্ঞানীৰ পৰা কৈছে কোনো ৰিভিউ না কৰি আগতে ষ্টেট চৰকাৰ বা নতুন চেঞ্চেছ কাৰণে ৰখি থাকিবলৈ আছে। মিনিষ্ট্ৰী বা মানুহখন লগতে ৰখি থাকিবলৈ আৰু ইটো ইচিউছটি চৰকাৰ পৰা কাম কৰি আদি বুজিবলৈ অনুৰোধ কৰি দিছে। আৰু প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা ডঃ অজয় কুমাৰ লোকতে চেয়াৰমেন ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন হিচাপে এপইণ্ট কৰি দিছে। ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল আৰু ট্ৰেইনিং পৰা একটা অৰ্ডাৰ ওলাই দিয়াতে ডঃ কুমাৰ লগা টেনিয়ৰটো তাইৰ পৰা UPSC লগা চেয়াৰমেন হিচাপে চাৰ্জ লোৱা দিন পৰা লৈ কিনা চুৰু কৰিবলৈ আছে। ডঃ কুমাৰটো ৰিটায়াৰ্ড ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ অফিচাৰ লগা 1985 বেচ কেৰালা খাদৰ একটা আছে। তাইৰ পৰা আগতে ডিফেন্স ছেক্ৰেটাৰী হিচাপে August 2019 পৰা October 2022 তক সেবা কৰি থাকিছে। খবৰ শেষ দি হেডলাইনছ দুবাৰ জনাই দিয়া আছে। চাইনাৰ পৰা অৰুণাচল প্ৰদেশ দি জাগাখন লগা নাম বদলি কৰিবলৈ কোচিছ কৰি আদি ইণ্ডিয়াৰ পৰা ৰিজেক্ট কৰি দিছে। জাষ্টিচ ভূষণ ৰামকৃষ্ণ গাৱাইদেউ 52nd চিফ জাষ্টিচ অৱ ইণ্ডিয়া হিচাপে শপত লৈছে। নাগালেণ্ড পৰা আই এল পি ছিষ্টেম ইমপ্লিমেণ্ট কৰি তাকত কৰি দিব নিমিতি ইনফৰ্চমেণ্ট ডাইৰেক্টৰেট বনাই দিবলৈ আছে আৰু মিনিষ্ট্ৰী কে জি কেনে পৰা এন এইচ আই ডি চি এৰ লগত নেশ্যনেল হাইৱে 29 প্ৰজেক্টে দৰকাৰ নোহোৱা দিৰি কৰি দিয়াৰ ওপৰত নিন্দা কৰি দিছে। আৰু এইটোৰ লগত আজি চাম লগা খবৰ ইমান ডিচেছ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে।